প্রথম করিন্থিয়া অধ্যায় ১২। হে ভাইবিলাক, আত্মিক বৰৰ বিষয়ে তোমালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই। তোমালোকে জানা, যেতিয়া তোমালোক পৰজাতি আছিলা, তেতিয়া যেনি তেনি চালিত হৈ নিৰ্বাক মূৰ্তিবোৰৰ ওচৰলৈ নিয়া হৈছিলা। এইকাৰণে মই তোমালোকক জনাইছো যে ঈশ্বৰৰ আত্মাৰে কথা কওঁতা কোনেও যীশুক শাপগ্ৰস্ত নবোলে, আৰু পবিত্ৰ আত্মাৰ দ্বাৰাই নহলে কোনেও যীশুক প্ৰভু বুলিব নোৱাৰে। বৰ অনেকবিধ, কিন্তু আত্মা একে, আৰু পৰিচৰ্যা অনেকবিধ, কিন্তু প্ৰভু একে। কৰ্মসাধক গুণো অনেকবিধ, কিন্তু ঈশ্বৰ একে। তেওঁ সকলোতে সকলো কৰ্মৰ সাধন কৰে, কিন্তু হিতৰ কাৰণে প্ৰতিজনকে আত্মা প্ৰকাশক গুণ দিয়া হৈছে। তাতে আত্মাৰ দ্বাৰাই এজনক বৃদ্ধিৰ কথা একে, আত্মাৰ ইচ্ছা অনুসাৰে আনজনক জ্ঞানৰ কথা একে, আত্মাৰে আনজনক বিশ্বাস দিয়া হৈছে। সেই একে আত্মাৰ দ্বাৰাই কোনো সুস্থ কৰিব পৰা বৰ, আন কোনোবাক পৰাক্ৰম কাৰ্য সাধন কৰিবৰ, আন কোনোক ভাৱবাণী কবৰ, আন কোনোক আত্মাবিলাক চিনিবৰ, আন কোনোক নানাবিধ ভাষা কবৰ, আৰু আন কোনোক নানা ভাষাৰ অৰ্থ প্ৰকাশ কৰিবৰ শক্তিৰূপ বৰ দিয়া হৈছে। কিন্তু সেই একমাত্ৰ আত্মাই যাকে যি দিবলৈ মন কৰে তাকে তেওঁক ভাগ মাতি দি সেই সকলোকে সাধন কৰিছে। কিয়নো যেনেকৈ শৰীৰ এক আৰু তাৰ অংগ প্ৰত্যংগ অনেক, কিন্তু সেই শৰীৰৰ সকলো অংগ প্ৰত্যংগ অনেক হলেও এক শৰীৰ হয়, তেনেকৈ খ্ৰীষ্ট। কাৰণ আমি যিহুদী হওঁ বা গ্ৰীক হওঁ, দাস হওঁ বা স্বাধীন হওঁ, সকলোৱে এক শৰীৰ হবলৈ এক আত্মা বাপ্তাইজ হওঁ, আৰু সকলোৱে এক আত্মা পান কৰিবলৈ পাওঁ। কিয়নো শৰীৰ এক অংগ নহয় কিন্তু অনেক। ভৰিয়ে যদি কয় মই হাত নোহোৱা কাৰণে শৰীৰৰ অংশ নহওঁ, তেন্তে সি সেইকাৰণে শৰীৰৰ অংশ নহয়, এনে নহয়। আৰু কাণেও যদি কয় মই চকু নোহোৱা কাৰণে শৰীৰৰ অংশ নহওঁ, তেন্তে সি সেইকাৰণে যে শৰীৰৰ অংশ নহয়, এনে নহয়। গোটেই শৰীৰেই চকু হোৱা হলে শ্ৰৱণ ক'ত হলহেঁতেন? আৰু গোটেইটো শ্ৰৱণ হোৱা হলে ঘ্ৰাণ ক'ত হলহেঁতেন? কিন্তু এতিয়া ঈশ্বৰে নিজ ইচ্ছামতে অংগ প্ৰত্যংগবোৰক এনেকি সেইবোৰৰ প্ৰত্যেকক শৰীৰত লগাই দিলে। নতুবা আটাইবোৰ অংগ প্ৰত্যংগ এক অংগ হোৱা হলে তেন্তে শৰীৰ ক'ত হলহেঁতেন? কিন্তু এতিয়া অনেক অংগ প্ৰত্যংগ হলেও শৰীৰ এক, আৰু তোমাক মোৰ প্ৰয়োজন নাই বুলি চকুৱে হাতক ক'ব নোৱাৰে, বা তোমালোকত মোৰ প্ৰয়োজন নাই বুলি মোৰে ভৰি দুখনক ক'ব নোৱাৰে। কওক চাৰি, শৰীৰৰ যি যি অংগ আন অংগতকৈ দুৰ্বল বোধ হয়, সেই সকলো অংগ প্ৰত্যংগও প্ৰয়োজনীয়হে হয়। আৰু আমি শৰীৰৰ যি যি অংগ আনতকৈ অনাদৰণীয় জ্ঞান কৰোঁ, সেইবোৰক অধিক আদৰেৰে ভূষিত কৰোঁ, আৰু আমাৰ কুৰূপ অংগবোৰেও অধিক শোভা পায়। কিন্তু আমাৰ সুৰূপ অংগবোৰৰ একো প্ৰয়োজন নাই। কিন্তু শৰীৰত যেন বিভেদ নহয়, বৰং অংগ প্ৰত্যংগবোৰে পৰস্পৰে হিত চিন্তা কৰে, এইকাৰণে ঈশ্বৰে অনাদৰণীয়টোক অধিক আদৰণীয় কৰি শৰীৰ সংগঠিত কৰিলে। তাতে এক অংগে দুখ পালে তাৰে সৈতে সকলো অংগ প্ৰত্যংগই দুখ পায়, আৰু এক অংগে মৰ্যাদা পালে তাৰে সৈতে সকলো অংগ প্ৰত্যংগে আনন্দ কৰে। তোমালোক খ্ৰীষ্টৰ শৰীৰ, আৰু একো একোজনেই এক এক অংগস্বৰূপ। আৰু ঈশ্বৰে মণ্ডলীত প্ৰথমতে পাচনিবিলাকক, দ্বিতীয়তে ভাৱবাদীসকলক, তৃতীয়তে উপদেশকবিলাকক স্থাপন কৰিলে। তাৰ পাছত পৰাক্ৰম কাৰ্যবোৰ, তাৰ পাছত সুস্থ কৰিব পৰা বৰ, উপকাৰ, শাসন পদ আৰু নানা ভাষা দিলে। সকলোৱে পাচনিনে? সকলোৱে ভাৱবাদীনে? সকলোৱে উপদেশক নে? সকলোৱে পৰাক্ৰম কাৰ্য কৰোতানে? সকলোৱে সুস্থ কৰিব পৰা বৰ পাইছেনে? সকলোৱে পৰভাষা কয়নে? সকলোৱে অৰ্থ বুজাই দিয়েনে? কিন্তু উত্তম উত্তম বৰলৈ হাবিয়াস কৰা, তথাপি তাতকৈও এক উত্তম পথ মই তোমালোকক দেখুৱাওঁ।